এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে। ফেব্ৰুৱাৰীৰ শেষ ভাগত অথবা মাৰ্চৰ প্ৰথম ভাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ প্ৰকাশ। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা 6 জানুৱাৰীলৈ বন্ধ ৰখাৰ সিদ্ধান্ত। শ্ৰীভূমি জিলাত বিদ্যালয়ৰ পাঠদানৰ সময় সলনি। বজালীত চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় পৰ্যায়ক্ৰমে নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। পুৰণি বৰ্ষক বিদায় দি নতুন বছৰক আদৰাৰ বাবে ৰাজ্যবাসীৰ প্ৰস্তুতি। বনভোজস্থলীসমূহত অগণন লোকৰ সমাগম। আৰু হোৱাইট ৱাছ শ্ৰীলংকা, পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ দুৰ্দান্ত প্ৰদৰ্শন। অহা ফেব্ৰুৱাৰীৰ শেষ ভাগত নাইবা মাৰ্চৰ প্ৰথম ভাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি বুথ পৰ্যায়ৰ বিষয়াসকলে সংশোধিত খচৰা ভোটাৰ তালিকাৰ সবিশেষ সংশ্লিষ্ট গাঁওসভাসমূহক প্ৰদান কৰিব। 3, 4, 10, বা 11 জানুৱাৰীত গাঁওসভাৰ জৰিয়তে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত প্ৰতিখন গাঁৱৰ বাসিন্দাক অৱগত কৰোৱা হ'ব। গাঁওসভাৰ দিনটো জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব।
ইলেকশ্যন কমিশনৰ এটা গাইডলাইনত আছে কি যেতিয়া ডাক পাব্লিকেশ্যনটো হয় এই লিষ্টটো গ্ৰাম সভাত আমি গাই দিব লাগে। গ্ৰাম সভা ইন দ্য প্ৰেজেন্স অফ অল ভিলেজাৰ্ছ, BLO থাকিব, BLA থাকিব, গাঁও প্ৰধান থাকিব। মানে ধৰি লওক যদি মই এই ড্ৰাফ্ট পাব্লিকেশ্যন BLO গ্ৰাম সভাত গাই দিয়ে তেতিয়া কি হ'ব, গাঁৱতে সমাধান হৈ গ'ল। তেতিয়া BLO তাতে ক'ব মই এইকেইটা মানুহ আমাৰ ভোটাৰ লিষ্টত আছে, মই তেতিয়া ঘৰলৈ গৈছো, এই পলিং ষ্টেচনত এই 10 জন মানুহ মৃত্যু পাইছো, কাৰোবাৰ অবজেকশ্যন থাকিলে তাতেই কৈ দিব এইকেইটা মানুহ মই শ্বিফ্ট পাইছো, এইকেইটা পাৰ্মানেণ্টলি শ্বিফ্টেড নাইয়ে, ইয়াত একেটা নাম আমি কাটিব বিচাৰিছো, এইকেইটা পাৰ্চিয়েলি শ্বিফ্টেড, মা দেউতা ইয়াত আছে, ল'ৰা তাত অসুবিধা নাই, কাৰোবাৰ কিবা অবজেকশ্যন থাকিলে গাঁৱতে ক'ব তাত সবৰ সন্মুখে।
শ্ৰীগোৱেলে কয় যে ৰাজ্যত সংশোধিত ভোটাৰ তালিকাৰ খচৰা অনুসৰি ভোটাৰৰ সংখ্যা পূৰ্বতকৈ 1.35% বৃদ্ধি হৈছে। তেওঁ কয় যে ৰাজ্যত 60,000ৰো অধিক BLOৰ দ্বাৰা খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এইবাৰ ৰাজ্যত ভোটদাতাৰ সংখ্যা 2,52,01,624। খচৰা ভোটাৰ তালিকা মতে মুঠ পুৰুষ ভোটদাতাৰ সংখ্যা 1,25,72,583 আৰু মহিলা ভোটদাতাৰ সংখ্যা 1,25,28,662। তৃতীয় লিংগৰ ভোটদাতা 379গৰাকী। দিব্যাংগ ভোটদাতাৰ সংখ্যা 2,02,433। এইবাৰ 1,838টা ভোটকেন্দ্ৰ বৃদ্ধিৰে মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 31,486লৈ বৃদ্ধি হৈছে। খচৰা ভোটাৰ তালিকাত 7,86,841গৰাকী নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ বিপৰীতে 4,47,196গৰাকী ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ভোটাৰ তালিকাত একাধিকবাৰ নাম থকা 53,619গৰাকী ভোটদাতাৰ নাম কৰ্তন কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে কৰ্মসূত্ৰে বাহিৰত থকা ভোটদাতাসকলে 6 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে 22 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব। একেদৰে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম ভুল থাকিলে সংশোধন কৰিব পৰা যাব। 10 ফেব্ৰুৱাৰীত পূৰ্ণাংগ ভোটাৰ তালিকা প্ৰকাশ পাব বুলি সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা অহা 6 জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ আয়ুক্তৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি সকলো বিদ্যালয় বন্ধ ৰখা হ'ব। আনহাতে ব্যক্তিগত বিদ্যালয়সমূহকো ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ এই নিৰ্দেশ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। একেদৰে শ্ৰীভূমি জিলাতো বিদ্যালয়ৰ পাঠদানৰ সময় সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ 10 বজাৰ পৰা বিয়লি 2:30 বজালৈ জিলাখনৰ বিদ্যালয়সমূহৰ পাঠদান কৰাৰ পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে শীতৰ প্ৰকোপ অব্যাহত থাকিলে বিদ্যালয়সমূহ বন্ধ ঘোষণাৰ কথা বিবেচনা কৰা হ'ব বুলি কালি সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল। উল্লেখযোগ্য যে বিগত 3-4 দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰ শীতৰ কবলত পৰিছে। বৰজাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সালসলনি ঘটা নাই যদিও সৰ্বোচ্চ তাপমাত্ৰা দুদিনৰ ভিতৰত কমেও 6 ডিগ্ৰী হ্ৰাস পায়। গুৱাহাটীৰ লোকপ্ৰিয় গোবিনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত কেইবাখনো বিমানৰ উৰণ আৰু অৱতৰণ কেইবাঘণ্টা বিলম্ব হয়। শীতপ্ৰবাহ আৰু ঘনকুঁৱলীৰ বাবে দেশৰ বিমান পৰিবহণ সংস্থাসমূহে শতাধিক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে। জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰা আৰু কুঁৱলীৰ সমস্যাত পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে শিৱসাগৰ জিলাত নিশাৰ ভাগত ই ৰিক্সা আৰু ই কাৰ্ড চলাচল নিষিদ্ধ কৰা হৈছে। জিলা পৰিবহণ বিষয়াই জাৰি কৰা নিৰ্দেশ অনুসৰি কালিৰে পৰা প্ৰতিদিনে সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে এই নিষেধাজ্ঞা বলবৎ থাকিব। বজালীত চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় পৰ্যায়ক্ৰমে নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। বানত ক্ষতিগ্ৰস্ত মেধিকুছি অঞ্চলত কালি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। বানে সহায় নিয়া মেধিকুছি অঞ্চলটো চৰকাৰে পুনৰ সুন্দৰ ৰূপত গঢ়ি তোলাৰ লগতে উচিত ক্ষতিপূৰণ দিছে বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে।
পহুমাৰা নদীৰ দুয়োফালে সুন্দৰ মথাউৰি বনোৱা হৈছে আৰু মই যেতিয়া আহিছিলোঁ তেতিয়া সম্পূৰ্ণ বানে বিধ্বস্ত কৰি থৈছিল। মেধিপাৰাটো আহিছিলোঁ মেধিকুছিত, আজি ইয়াতে নতুন বিশ্ববিদ্যালয় হ'ল, সিদিনাখন মই চাই গৈছিলোঁ মাত্ৰ, আৰু 64 কোটি টকা মই দিম, দিয়াৰ লগে লগে ই আৰু আগবাঢ়ি যাব। গতিকে মই ভাবোঁ যে এই অঞ্চলটোত এটা বহুত ডাঙৰ পৰিৱৰ্তন আহিব।
কামৰূপ জিলাৰ বকত আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰিব। দিনৰ 10:30 বজাত বকোৰ গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত আয়োজন কৰা কাৰ্যসূচীত বকো ছয়গাঁও বিধানসভা সমষ্টিৰ মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলক চেক প্ৰদান কৰা হ'ব। অসমত মৌলবাদী সমস্যাটো বহুদিনলৈ থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশংকা প্ৰকাশ কৰিছে। মৌলবাদী কাৰ্যকলাপৰ লগত জড়িত 11 জন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মৌলবাদী অসমত শক্তিশালী হৈ আছে। যিহেতু অসম বাংলাদেশৰ চুবুৰীয়া ৰাজ্য, সেয়েহে অসমত এনে সমস্যা বহুদিনলৈ থাকিব বুলি তেওঁ আশংকা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্যত গোপনে কুটাঘাতমূলক কাৰ্যকলাপত লিপ্ত হোৱা বহিৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিহাতৰ জৰিয়তে উৎখাত কৰা বুলি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই প্ৰকাশ কৰিছে। মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়ত কালি সম্বোধন কৰা এখন সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে দেশৰ আন দুখন ৰাজ্যৰ লগতে অসমতো বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। অপাৰেচন প্ৰতিঘাত নামেৰে চলা আৰক্ষীৰ এই অভিযানত স্পেচিয়েল টাস্কফৰ্চে 11 জন বাংলাদেশী মৌলবাদীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ দৰং, চিৰাং, বৰপেটা আৰু বাক্সা জিলাত অপাৰেচন প্ৰতিঘাত অভিযান চলোৱা হৈছিল। অসমত মৌলবাদী কাৰ্যকলাপ বিয়পোৱাৰ কৌশল ৰচা তামিম ইছলাম নামৰ মৌলবাদী সদস্যজনক STFএ গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে STFএ অসমত বাহৰ পাতি মৌলবাদ বিয়পোৱাৰ চেষ্টা চলোৱা জামাতুল মুজাহিদিনৰ 10 জন সদস্যক গ্ৰেপ্তাৰ কৰে। এনে মৌলবাদীৰ বিৰুদ্ধে STFএ ত্ৰিপুৰা আৰু পশ্চিমবংগতো অভিযান চলাইছিল। গ্ৰেপ্তাৰ হোৱা মৌলবাদী সদস্যকেইজনৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। ধৃত জামাতুল মুজাহিদিন বাংলাদেশৰ সদস্যকেইজনে মূলতঃ ডিজিটেল জেহাদেৰে ৰাজ্যৰ যুৱ প্ৰজন্মক লক্ষ্য কৰি লৈছিল। অসমৰ বিভিন্ন স্থানৰ আওহতীয়া অঞ্চলৰ যুৱ সমাজক তেওঁলোকে মূল লক্ষ্য হিচাপে লোৱা বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
তেওঁলোকে সাধাৰণতে যিখিনি ভিতৰুৱা অঞ্চল আছে, সেই ভিতৰুৱা অঞ্চলত তেওঁলোকে যুৱক চামক তেওঁলোকে টাৰ্গেট কৰিছে, তেওঁলোকক ব্ৰেইন ৱাশ্ব কৰিছে। তেওঁলোকক ব্ৰেইন ৱাশ্ব কৰি ইয়াত তেওঁলোকে কিছুমান ভিতৰুৱা ঠাইত তেওঁলোকে মিটিং কৰিছে, কিছুমান মছজিদত মিটিং কৰিছে। সেই মছজিদবোৰত মিটিং কৰি তেওঁলোকে সাধাৰণতে খুব বেছি সংখ্যা নলয়, তেওঁলোকে 6 জন, 8 জন, 10 জন তেওঁলোকে যুৱক লৈ আহিলে। তেওঁলোকক লৈ জনসভা কৰাতকৈ কেইজনমান মানুহক লৈ, কেইটামান ল'ৰাক লৈ তেওঁলোকক ব্ৰেইন ৱাশ্ব কৰিবলৈ বেছি সহজ হয়। তেওঁলোকে সেইটো মেথড ইউজ কৰিছে, সেইটো মেথড ইউজ কৰি তেওঁলোকে এই কামখিনি কৰিছে।
আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ইমাম মহমুদৰ কাফিলা চমুকৈ IMK, আনচাৰ উল্লাহ বাংলা টীম চমুকৈ ABT, অল কায়দা ইণ্ডিয়ান ছাবকণ্টিনেণ্ট চমুকৈ AQIS আদি মৌলবাদী সংগঠনে অসম তথা ভাৰতক অশান্ত কৰাৰ লক্ষ্যৰে কূট কৌশল ৰচনা কৰিছিল। ইংৰাজী 2025 বৰ্ষৰ আজি অন্তিম দিন। কাইলৈ নতুন সম্ভাৱনালৈ এটা নতুন বছৰ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য, সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰীড়া আৰু বিজ্ঞান প্ৰযুক্তি জগতৰ বহু উত্থান পতন আৰু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰোৱা 2025 বছৰটোৱে অসমবাসীলৈ ভালেমান সুখ আৰু দুখৰ সংবাদ লৈ আহিছিল। এনে প্ৰত্যাহ্বান নেওচিও জনসাধাৰণে নতুন সময়ক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষক আদৰাৰ বাবে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বছৰৰ অন্তিম দিনা বনভোজস্থলীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ, ৰাণী, তেঘেৰীয়া, পানীখাইটি, হাতীশিলাকে ধৰি বিভিন্ন অঞ্চলত আজি পুৱাতে অগণন লোক বনভোজৰ আনন্দ উপভোগৰ বাবে সমবেত হৈছে। বৰপেটা জিলাৰ বাঘপুৰৰ, ব্ৰহ্মপুত্ৰৰ বালিচৰ, সৰভোগৰ বেকী নদীৰ বালিচৰকে ধৰি বিভিন্ন বনভোজস্থলীত আজি যথেষ্ট লোকৰ সমাগম হয়। নৱবৰ্ষৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমান বনভোজৰ বতৰত সঘনে হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তুলিছে। দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চান্দুবী বিলৰ পাৰত কাইলৈৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে 16 চান্দুবী মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি, হস্তশিল্প আৰু খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হয়। কাইলৈ পুৱা 8 বজাত এই মহোৎসৱৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। দুই জানুৱাৰীত সাংস্কৃতিক কাৰ্যসূচী আৰু তিনি জানুৱাৰীত জনজাতি সমাজৰ পৰম্পৰা আৰু ৰীতি নীতি বিষয়ত আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰে পৰা পাঁচদিনীয়াকৈ ৰামধেনু উৎসৱৰ আয়োজন কৰা হৈছে। বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী তথা বি এন পি নেত্ৰী খালেদা জিয়াৰ আজি বিয়লি ঢাকাত জানাজা সম্পন্ন কৰা হ'ব। এই কাৰ্যসূচীত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব। জানাজাত দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধিও উপস্থিত থাকিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ কালি ঢাকাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাত ভাৰতৰ মহিলা দলটোৱে 5-0 ব্যৱধানত জয়লাভ কৰিছে। কালি তিৰুৱনন্তপুৰমত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰত 15 ৰাণত জয়ী হয়। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 175 ৰাণ সংগ্ৰহ কৰে। অধিনায়ক হৰমনপ্ৰীত কৌৰে সৰ্বাধিক 68 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত আলহী দলটো নিৰ্ধাৰিত অভাৰত 7টা উইকেটৰ বিনিময়ত 160 ৰাণহে কৰিবলৈ সমৰ্থ হয়। হৰমনপ্ৰীত কৌৰক প্লেয়াৰ অব দ্য মেচ আৰু শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত হোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা। বিশেষ সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ। বাংলাদেশৰ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে অসমত কোটাঘাটৰ বাবে চলোৱা তৎপৰতা। শিল্পী জুবিন গাৰ্গৰ বিয়োগ সন্দৰ্ভত পত্নীয়ে অনা বিভিন্ন অভিযোগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰা হৈছে। 4.18 ট্ৰিলিয়ন ডলাৰেৰে জাপানক অতিক্ৰম কৰি ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিগণিত হোৱা বুলি কেন্দ্ৰীয় চৰকাৰে কৰা ঘোষণাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমৰ চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ ভিলেজ ৰকষ্টাৰ্ছ 2 চলচ্চিত্ৰৰ বাবে নিউয়ৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিশ্যন এৱাৰ্ড আগবঢ়োৱাৰ বাতৰি এটাও কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত কোটাঘাট সংঘটিত কৰিবলৈ বাংলাদেশৰ মৌলবাদী সংগঠনৰ তৎপৰতাৰ বাতৰি একোটা দৈনিক অসম কাকতে, জে এম বিৰে সম্পৰ্ক, বৰপেটা, বাক্সা, চিৰাং, দৰঙত এছ টি এফৰ অভিযান, ৰাজ্যত জেহাদীৰ জাল, গ্ৰেপ্তাৰ 11 শিৰোনামেৰে। দৈনিক জনমভূমি কাকতে, বাংলাদেশত অস্থিৰতাৰ সুযোগ লৈ ইমাম মেহমুদৰ নেটৱৰ্ক টাৰ্গেট কৰিছিল যুৱ প্ৰজন্মক, নামনি অসম ত্ৰিপুৰাত আৰক্ষীৰ অভিযান শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাতৰিটোৰ, অসম ৰক্তাক্ত কৰিবলৈ ৰচনা কৰিছিল ভয়ংকৰ নেটৱৰ্ক, পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত গ্ৰেপ্তাৰ 11 কুখ্যাত সন্ত্ৰাসবাদী, বাংলাদেশী মৌলবাদীৰ ঘাটি উৎখাত শিৰোনাম দিছে। অসমৰ সকলো বিধানসভা সমষ্টিৰ বিশেষ সংশোধনীৰ সংহত খচৰা নিৰ্বাচনী তালিকা প্রকাশ পোৱাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিল্পী জুবিন গাৰ্গৰ মৃত্যু আৰু তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰয়াত শিল্পীগৰাকীৰ পত্নীয়ে অনা অভিযোগসমূহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো কাকতে প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে। শীতৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধৰ নিৰ্দেশৰ বাতৰি এটা দ্য চেণ্টিনেল কাকতে, স্কুলছ ইন কামৰূপ মেট্ৰ' টু ৰিমেইন ক্লোজড ফৰ এ উইক ডিউ টু ছেভিয়াৰ কোল্ড শিৰোনামেৰে প্ৰকাশ কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ কিছু ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 19 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ফেব্ৰুৱাৰীৰ শেষভাগত অথবা মাৰ্চৰ প্ৰথম ভাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ প্ৰকাশ। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা 6 জানুৱাৰীলৈ বন্ধ ৰখাৰ সিদ্ধান্ত। শ্ৰীভূমি জিলাত বিদ্যালয়ৰ পাঠদানৰ সময় সলনি। বজালীত চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় পৰ্যায়ক্ৰমে নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। পুৰণি বৰ্ষক বিদায় দি নতুন বছৰক আদৰাৰ বাবে ৰাজ্যবাসীৰ প্ৰস্তুতি। বনভোজস্থলীসমূহত অগণন লোকৰ সমাগম। আৰু হোৱাইট ৱাশ শ্ৰীলংকা, 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাত ভাৰতৰ মহিলা দলৰ দুৰ্দান্ত প্ৰদৰ্শন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।